কবিতার শিরোনাম তেওঁলোক শিক্ষিত। বাৰু এটা প্ৰশ্ন, শিক্ষাৰ আৰম্ভণি ক'ত? হয়, আপোনালোকৰ এইটোৱে উত্তৰ হ'ব, অ আ ক খত অথবা এ বি চি ডিত। শিক্ষা জীৱনৰ আনুষ্ঠানিকতাৰ অন্ত পৰিছিল সৌ সিদিনা। ভাবিছিলোঁ আৰু শিক্ষা নলওঁ, মোৰ ইচ্ছা নাই, কাৰণ ব্যঞ্জন বৰ্ণৰ চন্দ্ৰবিন্দুৰ পাছত সেই বিচৰা ধৰণৰ শিক্ষা মই পোৱা নাই। বাৰু এতিয়া অলপ ভদ্ৰ হওঁ, আধুনিক মই ফেচবুকেই খুলি লওঁ। আৰে এইবোৰ কি? দুজন কবিয়ে তৰ্কত লিপ্ত হৈ আছে, শুদ্ধবোৰতো ভুল খুচৰি সুখ পাইছে। হয়, এওঁলোক শিক্ষিত। আরে ইহতক অলপ সন্মান কর ভাই। আরে আকৌ এইবোৰ কি? ৰাজ্যত বানপানী আহিছে, তেওঁলোকে টকা উঠাইছে, কম্বল কিনিছে, আঁঠুৱা কিনিছে, আধা পইচা পকেটত ভৰাইছে আৰু চেলফি উঠিছে চালা কুকুৰৰ পোৱালি। হয়, মই মানৱতাৰ শিক্ষা পাইছোঁ বহুত ধুনীয়াকে আৰু বহুত সূক্ষ্মভাৱে। মই সদায় আবেলি দাদুল ককায়ৰ ওচৰত যাওঁ অলপ শিক্ষা বিচাৰি, কিন্তু তেওঁ সদায় মোক গালি পাৰে বেয়া ভাষাৰে, কিন্তু মই বহুত সুখ পাওঁ। তেওঁ কয়, যা এই 5,000 টকা ল আৰু কম্বল বিলাবি, কিন্তু মনত ৰাখিবি মই যে দিছোঁ এই টকাখিনি তার রিসিপ্ট অথবা বিজ্ঞাপন নবনাবি, নহলে সাউক এআই ফেসবুক হাগিলেও কুমুদর চিত্র আপলোড করে না জানো লাইকসত হাজিরা পায়নে কমেন্টসত ঠিকার মাননি পায়। মই অশিক্ষিত, নুবুঝু আর বুঝিবারও চেষ্টা নকরু, সিম্পল। চালা দশম শ্রেণীর ক্লাসতো এনেকে শিক্ষা পোৱা নাছিলো নেকি? যিটো 2 মিনিটৰ ফেসবুকৰ এন্ট্রিয়ে মুনাফা দিয়ে, মই আচৰিত হৈ ৰওঁ। এদিনতে অসম সলাই দিয়াৰ উস্তাদি, এদিনতে দুষ্কৃতি নিঃশেষ কৰি দিয়াৰ ফুটনি, মই হাবাং, মুখখন আ কৰি মেলি চাওঁ আৰু নিজক বুজাওঁ, চা সেই লাইকস অথবা কমেন্টৰ ঠিকাদাৰবোৰে কিমান নচলা টকা উপাৰ্জন কৰি আছে। তই ৰাস্তাৰ কাষত এখন চাহৰ দোকানকে খোল আৰু মজা ল জীৱনৰ। তেওঁলোক শিক্ষিত, শিক্ষিত হৈ থাকক, ডিজিটেল হৈ থাকক। সিহঁত বহুত ডিজিটেলগিৰি শিকিছে। অ'কে, মই এনালগ হৈ থাকোঁ, simple।